গুৱাহাটীত আছে যিসকল পাগ অনাৰ্ছ তেওঁলোকৰ কাৰণে আছে এটা গুড নিউজ, কাৰণ আহি আছে পাগ ডে আউট আৰু সেয়া অনুষ্ঠিত হব কাইলৈ বিগ বজাৰ প্ৰাংগণত সন্ধিয়া 6 বজাৰ পৰা, যি আগবঢ়াব আপোনালৈ ৰেড এফ এম আৰু ভোডাফোনে। গতিকে পাগ ডে আউটত আপোনাৰ মৰমৰ পাগটো আপুনি লৈ আহক, তাত হব বহুতো ফান ফ্ৰলি গেমছ আৰু এক্সাইটিং কণ্টেষ্ট, গতিকে আহিবলৈ নেপাহৰিব আৰু লগতে পেম্পৰ কৰাবলৈ নেপাহৰিব আপোনাৰ পাগটো যি থাকিব আপোনাৰ লগত। আৰু এনে জনাই দিওঁ যে আপোনাৰ যদি আছে এটা চেলফি আপোনাৰ পাগৰ সৈতে, সেয়া আপুনি মোৰ সৈতে শ্বেয়াৰ কৰিব পাৰে মোৰ অফিচিয়েল ফেন পেজত, যি হ'ল rjmandy@facebook.com। মোৰ আপুনি অফিচিয়েল পেজ লাইক কৰি মোক ইনবক্স কৰি পঠিয়াব পাৰে আপোনাৰ সেই চেলফি, আৰু তাৰপিছত মই আপোনাক দিম এটা শ্বৰ্ট শ্বৰ্ট গিফ্ট হাম্প, যি আপুনি পাব কাইলৈ অনুষ্ঠিত হ'বলগীয়া পাগ ডে আউটত বিগ বজাৰ প্ৰাংগণত সন্ধিয়া 6 বজাৰ পৰা। গতিকে আহিবলৈ নেপাহৰিব, ৱেৰ ৰেড এফ এম এণ্ড ভোডাফোন প্ৰেজেণ্টছ এণ্ড ব্ৰিংছ টু ইউ Red FM, yes, of course, the Punk Day Out. So, na pahoribo, amar time to 6 p.m. onwards, all right, at Big Bazaar. Ite yara ke lage, homo hoi go lakho Saturday morning on, bohi ara track play korar, aru ahi ase, ite khamoshia movie khonor bra, play kori se apne rikari, enjoy korok. 93.5, Red FM, bajate rahok.